এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ তিনিজন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত দুবছৰত অসমত 12 জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে 9খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাঁও পঞ্চায়তত আয়োজিত ৰাজহুৱা সভাত এই মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই অনুষ্ঠানতে মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীক চেক বিতৰণ কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত আত্মসহায়ক গোটৰ অন্তৰ্গত 7474 গৰাকী মহিলা হিতাধিকাৰীক চেকসমূহ বিতৰণ কৰা হয়। প্ৰাৰম্ভিকভাৱে এই চেকসমূহত হিতাধিকাৰীসকলক 10,000 টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমানৰ স্বনিৰ্ভৰশীল মহিলাসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। উদ্যমিতা আঁচনিৰ বহু লাখপতি বাইদেউৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। বিটিএ পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে পূৰ্বতকৈ এইবাৰ বিটিচিত বিজেপিৰ ফলাফল উন্নত হ'ব বুলি আশা প্ৰকাশ কৰে। বিটিচি নিৰ্বাচনত বিজেপিয়ে কাৰো সৈতে সংঘাতত লিপ্ত নহয় আৰু নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি তেওঁ কয়। গুৱাহাটীত কৃত্ৰিম বান সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয় যে মেঘালয়ৰ পৰা নামি অহা পানীৰ ফলত যোৰাবাট আৰু ইয়াৰ সমীপৱৰ্তী এলেকাসমূহত বানৰ সৃষ্টি হয়। এই সন্দৰ্ভত মেঘালয়ৰ সৈতে উচ্চতম ন্যায়ালয়ত এটা গোচৰ শুনানি চলি আছে। অহা 17 ছেপ্টেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। অৰ্জুন বঁটাৰে সন্মানিত ভোগেশ্বৰ বৰুৱাৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰে আজি ৰাজ্যিক ক্ৰীড়া দিৱস উদযাপন কৰে। 1966 চনৰ এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জনেৰে ইতিহাস ৰচা প্ৰসিদ্ধ ক্ৰীড়াবিদগৰাকীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি আজি গুৱাহাটীত বিয়লি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত সৰুসজাই ক্ৰীড়া প্ৰকল্পক অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্প হিচাপে নামকৰণ কৰা হয়। এই অনুষ্ঠানতে 38 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ পদক বিজয়ী অসমৰ খেলুৱৈসকলক নিযুক্তিপত্ৰ আৰু আৰ্থিক পুৰস্কাৰ প্ৰদান কৰা হয়। তদুপৰি 2024-25 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটাও প্ৰদান কৰা হয়। অনুষ্ঠানত 2025-26 বৰ্ষৰ ৰাজ্যিক ক্ৰীড়া বঁটা ঘোষণা আৰু ক্ৰীড়া পেঞ্চন প্ৰদান কৰা হয়। খেলো ইণ্ডিয়া 2025 বৰ্ষৰ পদক বিজয়ীসকলক আৰ্থিক পুৰস্কাৰ আৰু ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলকো বীৰ চিলাৰায় বঁটা প্ৰদান কৰা হয়। ৰাজ্যিক সেৱা আঁচনিৰ বঁটাসমূহো এই অনুষ্ঠানতে বিতৰণ কৰা হয়। 17 বছৰ অনুৰ্ধ ছোৱালীৰ সুব্ৰত কাপ আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দলক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে খেল মহাৰণ বিষয়ক গ্ৰন্থও উন্মোচন কৰা হয়। ইপিনে ক্ৰীড়াবিদগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই অনুসৰি দিৱসৰ মূল কাৰ্যসূচী সামূহিক দৌৰ, এইবাৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত আৰম্ভ হৈ ফেটাপাৰা হকী ষ্টেডিয়াম পৰিভ্ৰমণ কৰি পুনৰ সৰুসজাইৰ মূল এথলেটিক ষ্টেডিয়ামত সামৰণি পৰে। গোৱালপাৰাতো আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। গোৱালপাৰা ক্ৰীড়া সন্থাৰ উদ্যোগত আজি পুৱাৰ ভাগত সামূহিক দৌৰ কাৰ্যসূচী আৰু দিনৰ ভাগত খেল ধেমালি অনুষ্ঠিত হয়। বিশ্বনাথ জিলাৰ বেহেলী সমষ্টিৰ বেদেটিত আজি অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। কামৰূপ জিলাৰ ৰঙিয়াত আজি অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সামূহিক দৌৰ অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বিধায়ক ভৱেশ কলিতাৰ লগতে জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে। মঙলদৈত আজি নৰ্থ মঙলদৈ ক্লাবৰ উদ্যোগত অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত হয়। এই উপলক্ষে বক্সিং খেলুৱৈ যমুনা বড়ো, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যোগ ক্ৰীড়াবিদ বিশাল ভৰদ্বাজ আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰাক্তন ফুটবল, কাবাডী আৰু খো খো খেলুৱৈ তথা ক্ৰীড়া সংগঠক গণেশ দত্তক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইয়াৰ পূৰ্বে জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতিয়ে সমূহীয়া দৌৰ ফ্লেগ অফ কৰে। চিপাঝাৰৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰে। চিপাঝাৰ সমষ্টিৰ পশ্চিম দৰং প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি তেওঁ এই কথা প্ৰকাশ কৰে। প্ৰাক্তন বিধায়কগৰাকীয়ে ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে বিনন্দ কুমাৰ শইকীয়াই চিপাঝাৰ সমষ্টিৰ পৰা 3 বাৰকৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2015 চনত তেওঁ কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগ দিছিল। অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সত্যব্ৰত কলিতায়ো আজি দল ত্যাগ কৰে। বাইহাটা চাৰিআলিৰ প্ৰেছ ক্লাবত সংবাদমেল যোগে দলৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি তেওঁ দল ত্যাগৰ কথা ঘোষণা কৰে। স্বচ্ছ আৰু শৃংখলাবদ্ধ চহৰ হিচাপে গঢ়ি তুলিবলৈ কাছাৰ জিলাৰ শিলচৰত আজি উচ্ছেদ অভিযান চলোৱা হয়। শিলচৰ পৌৰসভাই পদ আৰু পদপথসমূহ অবৈধভাৱে দখল কৰি থকা দোকানসমূহ উচ্ছেদ কৰে। এই অভিযানৰ সমান্তৰালভাৱে পৌৰসভা কৰ্তৃপক্ষই নতুনকৈ অন্তৰ্ভুক্ত কৰা অঞ্চলসমূহৰ ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু বৈধ বাণিজ্যিক অনুজ্ঞাপত্ৰ সন্দৰ্ভত আলোকপাত কৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।